এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতে ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাদি উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ি পড়ুৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন কৰা হ'ব। এনেকৈয়ে অহা 13 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈ দেশৰ সকলো ঠাই উৎসৱমুখৰ হৈ পৰিব। সমাগত ঈদ উৎসৱৰ বিষয়ে উল্লেখ কৰি তেওঁ এই উৎসৱসমূহৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আজিৰ মন কী বাত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছে। কোনোবাই টেকনলজি কেম্পৰ আয়োজন কৰিছে য'ত ছাত্ৰ ছাত্ৰীয়ে এপ বনাবলৈ শিকাৰ লগতে অপেন চ'ৰ্চ ছফ্টৱেৰ সম্পৰ্কেও জানিব বিচাৰে। সেইদৰে গৰম বন্ধৰ সময়ছোৱাত পৰিৱেশ, নাটক, নেতৃত্ব আদি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণৰো আয়োজন কৰা হয়। কোনো সংগঠন, বিদ্যালয় বা সামাজিক সংস্থাই যদি এনে কাৰ্যৰ আয়োজন কৰিছে তেনেহলে সেই কথা হেচটেগ মাই হলিডেইজৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে জলশক্তি মন্ত্ৰালয়ৰ লগতে বিভিন্ন সংগঠনে পানী সংৰক্ষণৰ বাবে কাম কৰিবলৈ প্ৰস্তুতি চলাইছে। দেশত হাজাৰ হাজাৰ কৃত্ৰিম পুখুৰী, চেকডম, বৰৱেল ৰিচাৰ্চ আৰু কমিউনিটি চকপিট নিৰ্মাণ কৰা হৈছে। এই বছৰো পানী সংৰক্ষণৰ বাবে কেটচ দ্য ৰেইন অভিযানৰ প্ৰস্তুতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে এই অভিযান চৰকাৰৰ নহয় বৰং ৰাইজৰহে। জল সংৰক্ষণ কাৰ্যত অধিক লোকক জড়িত কৰাবৰ বাবে জলসঞ্চয় জনসহযোগ অভিযানো চলোৱা হৈছে। কটক জিলাৰ নিৰ্গুণ্ডি ৰেলৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু গুৱাহাটী কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত প্ৰস্তুত হয়। দুৰ্ঘটনাৰ ফলত ৰেলখনৰ 11টা ডবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও 7 জন লোক আহত হৈছে। আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰেল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে। গুৱাহাটী অভিমুখী ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ পাছতে অসম চৰকাৰে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা চৰকাৰ আৰু ৰেল বিভাগৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে। দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত থকা অসমৰ যাত্ৰীসকলক সুকলমে উভতাই অনাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱৰ কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰে। 24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন উন্মোচন কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কামপুৰ ৰেলৱে উৰণসেতুও মুকলি কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ পুৰণি গুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱনৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰে। এই অনুষ্ঠানটোৰ আন্তঃগাঁথনি উন্নয়নৰ অৱশিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে 1 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও ভ্ৰমণৰ সময়ছোৱাত আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কামপুৰৰ ক্ৰীড়া সন্থালৈ 10 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ উল ফিতৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰে ঈদৰ নামাজৰ বাবে ঈদগাহ আৰু মছজিদসমূহ সজাই পৰাই তোলা হৈছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ঈদগাহসমূহৰ লগতে জুম্মা মছজিদ সজাই পৰাই তোলা হৈছে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত আজি শিশুৰ আবৃত্তি কৰ্মশালা অনুষ্ঠিত হয়। পৰিষদৰ সভাগৃহত অনুষ্ঠিত কুঁহিপাত পদ্য আবৃত্তি শীৰ্ষক কৰ্মশালাখন প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্ৰণেতা সুমন্ত চলিহাই উদ্বোধন কৰে। কৰ্মশালাখনত বিশিষ্ট আবৃত্তিকাৰ ঘোষক অৱনী বৰাই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্ৰদল অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বামুণীগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া খেলখনৰ সমুদায় টিকট ইতিমধ্যে বিক্ৰী হৈছে। ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে প্ৰথম 2খন খেলত পৰাস্ত হোৱাৰ ফলত আজিৰ খেলখন গুৰুত্বপূৰ্ণৰূপে চিহ্নিত হৈছে। আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।